আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত, দিনৰ 11 বজালৈ প্ৰায় 39% ভোটদান, নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে অসমলৈ অহা 7খন দেশৰ প্ৰতিনিধিৰ আজি কামৰূপ জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন, কাইলৈ 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা আৰু মহিলা আৰু শিশুৰ পুষ্টি নিশ্চিত কৰাৰ বাবে আজিৰে পৰা দেশজুৰি অষ্টম পৰিপুষ্টি পষেক। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ বাবে একেটা পৰ্যায়ত আজি পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ 11 বজালৈ সামগ্ৰিক ভোটদানৰ হাৰ 38.32%। নিচেই পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। ঠাই বিশেষে প্ৰতিকূল বতৰকো নেওচি নাগৰিকসকল ভোটদানৰ বাবে ওলাই অহা বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। নলবাৰী জিলাত দিনৰ 11 বজালৈ 38.38% ভোটদান হয় বুলি জিলা নিৰ্বাচনী বিষয়াৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। কামৰূপ মহানগৰ জিলাত 4টা সমষ্টিত 11 বজালৈ সামগ্ৰিকভাৱে প্ৰায় 31.87% ভোটদান হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিত দিনৰ 11 বজালৈ 37.69% ভোটদান হোৱা বুলি নিৰ্বাচন বিভাগে প্ৰকাশ কৰিছে। ধেমাজি জিলাৰ 3টা সমষ্টিত দিনৰ 11 বজা পৰ্যন্ত 39%ৰো অধিক ভোটদান হৈছে। দৰং জিলাৰ 3টা সমষ্টিত প্ৰায় 41% ভোটদান হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ভোটদানৰ শেহতীয়া তথ্যৰ সৈতে এয়া আমাৰ সংবাদদাতা ময়ূৰ গোস্বামী।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো আজি পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলাখনৰ চিপাঝাৰ, মঙলদৈ আৰু দলগা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ 907টা ভোটগ্ৰহণ কেন্দ্ৰত এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হয় ভোটগ্ৰহণত বয়োজ্যেষ্ঠ নাগৰিক, মহিলা, যুৱ প্ৰজন্ম ভোটাৰকে ধৰি ভোটাৰ ৰাইজে যথেষ্ট উৎসাহেৰে শাৰী পাতি ভোটগ্ৰহণৰ বাবে অপেক্ষা কৰা পৰিলক্ষিত হয়। অৱশ্যে কিছু সময় বৰষুণৰ বাবে ৰাইজৰ মাজত যিটো উৎসাহ আছিল, এই উৎসাহ ম্লান পৰাও দেখা যায়। 2টা ভোট গণনা কেন্দ্ৰত EVMৰ সামান্য যান্ত্ৰিক বিজুতিৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হয় যদিও পৰৱৰ্তী পৰ্যায়ত ভোটগ্ৰহণ সুন্দৰকৈ পৰিচালিত হয়। প্ৰথম 2 ঘণ্টাত জিলাখনৰ চিপাঝাৰ বিধানসভা সমষ্টিত 20.94%, মঙলদৈত 19.43% আৰু দলগাঁৱত 19.18% ভোটগ্ৰহণ অনুষ্ঠিত হয়।
মৰিগাঁওতো 11 বজালৈকে 42.80% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। যোৰহাট জিলাত দিনৰ 11 বজা পৰ্যন্ত 4টা সমষ্টিত 38.91% ভোটদান হৈছে। একেদৰে চিৰাং জিলাৰ 3টা সমষ্টিত 38%ৰো অধিক ভোটদান হোৱাৰ তথ্য লাভ কৰা গৈছে। মাজুলী সমষ্টিৰ অন্তৰ্গত 188টা ভোটগ্ৰহণ কেন্দ্ৰত দিনৰ 11 বজালৈ 44%ৰো অধিক ভোটদান হৈছে। জিলাখনত ভোটদানৰ হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। নগাঁও জিলাৰ 6টা বিধানসভা সমষ্টিত 39.20% ভোটদান হোৱাৰ বাতৰি আহিছে। হাইলাকান্দিত 37%, বজালী জিলাত 40%, বৰপেটা আৰু বিশ্বনাথত 39%, কাছাৰত 38%, বঙাইগাঁৱত 40%, চৰাইদেউত 39%, ধুবুৰীত 40%, ডিমাহাছত 38%, গোৱালপাৰাত 43%, হোজাইত 40%, কামৰূপ জিলাত 41%, কাৰ্বি আংলঙত 33%, কোকৰাঝাৰত 38%, লখিমপুৰত 39%, শিৱসাগৰত 38%, শোণিতপুৰত 39%, দক্ষিণ হালমাৰা মানকাছৰত 42%, শ্ৰীভূমিত 38%, তামোলপুৰত 35%, তিনিচুকীয়া আৰু ওদালগুৰিত 37% আৰু পশ্চিম কাৰ্বি আংলঙত 35%ৰ অধিক ভোটদাতাই এই পৰ্যন্ত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। দিছপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই পুৱাতে ভোটৰ অধিকাৰ সাব্যস্ত কৰে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ জেইল ৰোড ক্লাবত ভোটদান কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰহমপুৰ সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজেন গোহাঁই আজি নগাঁও চহৰৰ 10 উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰে। গোলাঘাটত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী অজন্তা নেওগে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ 99 নম্বৰ অংগনবাড়ী ভোটগ্ৰহণ কেন্দ্ৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তই ভোটদান কৰে। নলবাৰীৰ চানকুচি হাইস্কুলৰ ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই আৰু যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ভোটদান কৰে। লোকসভাৰ কংগ্ৰেছৰ উপদলপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। খোৱাঙত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ভোটদান কৰে। চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীয়ে আজি বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে। UPPLৰ মুৰববী প্ৰমোদ বড়োৱেও ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। গোৱালপাৰা জিলাত ভোটদানৰ শেহতীয়া তথ্যৰ সৈতে এয়া আমাৰ সংবাদদাতা ৰাছিদুল হুছেইন।
গোৱালপাৰা জিলাতো আজি ৰাতিপুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ বিপৰীতে 1011টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। আজি ৰাতিপুৱাৰ পৰাই ভোটাৰ ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। পুৱাই তেওঁলোকে শাৰী পাতি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। শেহতীয়াকৈ পোৱা তথ্যমতে দিনৰ 11 বজালৈকে জিলাখনৰ দুধনৈ বিধানসভা সমষ্টিত 44.57%, গোৱালপাৰা পূব সমষ্টিত 41.20%, গোৱালপাৰা পশ্চিম সমষ্টিত 42.78% আৰু জলেশ্বৰ সমষ্টিত 44.34% ভোটদান সাব্যস্ত হৈছে। ভোটাৰ ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য কৰি গোৱালপাৰাত ভোটদানৰ হাৰ সন্তোষজনক হ'ব বুলি আশা কৰিব পাৰি।
পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি বিধানসভা সমষ্টিৰ বাছাপুৰ প্ৰাথমিক বিদ্যালয়ত বিজেপি প্ৰাৰ্থী ডাঃ হাবে তাৰাণে ভোটদান কৰে। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা সমষ্টিটোৰ ৰাজ্যৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে আজি লক্ষ্মীনগৰ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। বিজেপিৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই আজি মুকালমুৱাত পুৱাতে ভোটদান কৰে। চিৰাং জিলাত ছিডলি চিৰাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে বেংটল বিক্ৰমপুৰ প্ৰাথমিক বিদ্যালয়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁৱতো পুৱাৰে পৰা ভোটদান প্ৰক্ৰিয়া চলি আছে। প্ৰাক্তন মন্ত্ৰী সাংসদ বিজেপিৰ প্ৰদ্যুৎ বৰদলৈয়ে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাটৰ মৰিকলং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে কালি অসমলৈ অহা 7খন দেশৰ 12গৰাকী বিদেশী প্ৰতিনিধিৰ দলে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰিছে। এংগোলা, ইজিপ্ত, পৰ্টুগাল, মেক্সিকো, শ্ৰীলংকা, বেনিন আৰু ক্ৰোৱেছিয়াৰ প্ৰতিনিধি দলটোৱে আজি জিলাখনৰ হাজো, ৱালকুচি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ লক্ষ্য হৈছে দেশৰ নিৰ্বাচন আয়োগৰ দ্বাৰা পৰিচালিত শক্তিশালী, সৰ্বাম্মক আৰু প্ৰযুক্তিগত নিৰ্বাচনী ব্যৱস্থাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক পৰিচিত কৰোৱা। তদুপৰি মুক্ত তথা ন্যায়সংগত আৰু সৰ্বাম্মক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতি আৰু প্ৰশাসন ব্যৱস্থাৰ বুজ লোৱাৰ বাবেও তেওঁলোক অসমলৈ আহিছে। দলটোৱে ইয়াৰ আগেয়ে কালি ক্ষেত্ৰ পৰ্যায়ত নিৰ্বাচন প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সামগ্ৰী কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কক্ষসমূহ পৰিদৰ্শন কৰে। কেৰালাম আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। কেৰালামৰ 140টা আৰু পুডুচেৰীত 30টা সমষ্টিৰ বাবে একেটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছে। ইপিনে তামিলনাডুত একেটা পৰ্যায়ত হ'বলগীয়া আৰু পশ্চিমবংগত প্ৰথম পৰ্যায়ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰো আজি অন্তিম দিন। 4খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভোটগণনা অহা 4 মে'ত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত 10 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কাইলৈ পুৱা ঘোষণা কৰা হ'ব। ফলাফলসমূহ sebaonline.org, resultassam.nic.in, ASSEB.IN আদি ৱেবছাইটত উপলব্ধ হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও আজি ধেমাজিত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 4,38,565 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাই অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত 1,200 মেগাৱাট শক্তিসম্পন্ন কালাই 2 জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে 14,105.83 কোটি ধাৰ্য কৰা হৈছে। মন্ত্ৰীসভাই লগতে 26,069.5 কোটি ব্যয় সাপেক্ষে ৰাজ্যখনৰ কামলে, ক্ৰাডাডি আৰু কুৰুংকুমে জিলাত 1,720 মেগাৱাট শক্তিসম্পন্ন কমলা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আজিৰ পৰা পৰিপুষ্টি পোষকৰ 8ম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জীৱনৰ প্ৰথম 6 বছৰত শিশুৰ মগজুৰ বিকাশ সৰ্বাধিক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি বিয়লি 3 বজাৰ পৰা আয়োজিত অনুষ্ঠানত এই পোষেকৰ শুভাৰম্ভ কৰা হ'ব। এই সময়ছোৱাত শিশুৰ জন্মৰ পৰা প্ৰথম 1,000 দিনৰ পৰিপুষ্টি নিশ্চিত কৰা, হিতাধিকাৰীসকলৰ মাজত পৰিপুষ্টি নিৰ্ণয়ৰ বাবে পৰ্যালোচনা কৰা, স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তুলি শিশুৰ মেদবহুলতা নিয়ন্ত্ৰণ কৰা আৰু সামগ্ৰিকভাৱে স্বাস্থ্য আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক 1 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত, দিনৰ 11 বজালৈ প্ৰায় 39% ভোটদান। নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে অসমলৈ অহা 7খন দেশৰ প্ৰতিনিধিৰ আজি কামৰূপ জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন, কাইলৈ 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা আৰু মহিলা আৰু শিশুৰ পুষ্টি নিশ্চিত কৰাৰ বাবে আজিৰে পৰা দেশজুৰি 8ম পৰিপুষ্টি পষেক। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।